এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি কৈছো মঞ্জিত গগৈয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ বাতৰি পোৱা গৈছে। যোৰহাট জিলাত জাপানিজ এনকেফেলাইটিছত এজন 16 বছৰীয়া কিশোৰৰ মৃত্যু হৈছে। বৰ্তমানলৈকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এনকেফেলাইটিছত আক্ৰান্ত হৈ 2 জন লোকৰ মৃত্যু হোৱা বুলি আমাৰ যোৰহাটৰ সংবাদদাতাই জনাইছে। বৰ্তমান এটি 2 বছৰীয়া শিশুসহ কেইবাজনো সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মাজুলীত এটি শিশুৰ মৃত্যু হৈছে। জিলাখনত এই পৰ্যন্ত 6 জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইপিনে মাজুলীৰ 11খন গাঁৱত জাপানিজ এনকেফেলাইটিছৰ লগতে ডেংগু আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত জিলা স্বাস্থ্য বিভাগে 12,000ৰো অধিক লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে। ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ চৰকাৰে ৰাজ্যখনত থকা প্ৰায় 350টা আশ্ৰয় শিবিৰ বন্ধ কৰি দিয়াৰ কথা বিবেচনা কৰিছে। ৰাজ্যখনৰ মুখ্য সচিব পি কে সিঙে কালি ইম্ফলত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয় যে 2023 চনৰ পৰা ৰাজ্যখনত সংঘটিত গোষ্ঠীগত সংঘৰ্ষত গৃহহীন হোৱা লোকসকলৰ বাবে স্থাপন কৰা এই আশ্ৰয় শিবিৰসমূহত থকা লোকসকলক এই মাহৰ পৰাই 3টা পৰ্যায়ত বিকল্প স্থানত সংস্থাপিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে কৰা কেইবালানিও আলোচনাৰ অন্তত আশ্ৰয় শিবিৰসমূহ পৰ্যায়ক্ৰমে বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আশ্ৰয় শিবিৰত থকা লোকৰ সংখ্যা 62,000ৰ পৰা 57,000লৈ হ্ৰাস পাইছে বুলি শ্ৰীসিঙে জানিবলৈ দিয়ে। সুৰাচান্দপুৰ কাংপকপি জিলাত থকা প্ৰায় 8,000 শৰণাৰ্থীক প্ৰথম পৰ্যায়ত এই মাহৰ ভিতৰতেই স্বগৃহলৈ ঘূৰাই পঠিওৱা হ'ব। প্ৰতিটো পৰিয়ালকে নিজ নিজ বাসগৃহ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে 3 লাখ টকাকৈ আগবঢ়াব বুলিও মুখ্য সচিবগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে নিৰাপত্তা বাহিনীয়ে যোৱা 3 জুলাইৰ নিশাৰ পৰা 4 জুলাইৰ পুৱালৈকে মণিপুৰৰ বিভিন্ন স্থানত অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে। মণিপুৰ আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, আছাম ৰাইফলছ আৰু সেনাবাহিনীয়ে টেনোপাল, কাংপকপি, চান্দেল আৰু সুৰাচান্দপুৰ জিলাত অভিযান চলাই 203টা বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰ জব্দ কৰে। ইয়াৰ ভিতৰত 21টা ইঞ্চেছ ৰাইফল, 11টা AK-শ্ৰেণীৰ ৰাইফল, 26টা SLR, 2টা স্নাইপাৰ ৰাইফল, 17টা .303 ৰাইফল, 2টা 5.1mm মৰ্টাৰ আৰু 30টা IED আছে। ধেমাজি জিলাৰ ডিমৌত কালি দুৰ্বৃত্ত এগৰাকী কৰ্তব্যৰত সাংবাদিকক আক্ৰমণ কৰাত তেওঁ আহত হয়। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে মাধুৰ্য শইকীয়া নামৰ এটা বৈদ্যুতিন চেনেলৰ সাংবাদিকগৰাকী চিমেন চিচি টঙানি উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিমৌ পঞ্চায়তৰ সভাপতি নিৰ্বাচন সম্পৰ্কীয় বাতৰি সংগ্ৰহৰ বাবে সেই স্থানত উপস্থিত হোৱাৰ সময়ত 25-30জনীয়া দুৰ্বৃত্তৰ দলে লাঠি জোং লৈ সাংবাদিকগৰাকীক আক্ৰমণ কৰে। সাংবাদিকগৰাকী অৱশ্যে এই আক্ৰমণৰ পৰা প্ৰাণ লৈ পলাবলৈ সমৰ্থ হয়। এই সন্দৰ্ভত চিলাপথাৰ আৰক্ষী থানাত সাংবাদিক শইকীয়াই ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। ধেমাজি জিলাৰ সংবাদকৰ্মী আৰু ভালেমান দল সংগঠনে এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছে আৰু দোষীক শীঘ্ৰেই কৰায়ত্ব কৰাৰ দাবী জনাইছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে উৎকোচ লোৱাৰ অভিযোগত কালি চৰাইদেউ জিলাৰ আবকাৰী বিভাগৰ এগৰাকী বিষয়া আৰু এজন কনিষ্টবলক আটক কৰে। আমাৰ চৰাইদেউ জিলাৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ আবকাৰী বিভাগৰ উপ অধীক্ষক প্ৰশান্ত কুমাৰ গগৈ আৰু কনিষ্টবল বিশ্বজিৎ গগৈয়ে সোণাৰীৰ অসম অৰুণাচল সীমান্তৰ কানুবাৰী এলেকাত বিলাতী সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবদ উৎকোচ লৈছিল। দুৰ্নীতি নিবাৰক শাখাৰ উপ আৰক্ষী অধীক্ষক নেত্ৰকমল শইকীয়াৰ নেতৃত্বত গুৱাহাটীৰ পৰা অহা দলটোৱে আবকাৰী বিষয়া আৰু কনিষ্টবলজনক হাতেলোতে ধৰা পেলায়। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইয়াৰ 78 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত BBCৰ নতুন দিল্লীস্থিত সম্পাদনা মেজৰ সাংবাদিক শচীন গগৈৰ সৈতে এটা মুকলি বাৰ্তালাপ প্ৰচাৰ কৰিব। শ্ৰীগগৈৰ সৈতে এই অন্তৰংগ বাৰ্তালাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। যোৰহাট জিলাত কালি সংঘটিত 2টা পৃথক পথ দুৰ্ঘটনাত 2জন লোক নিহত আৰু 5জন লোক আহত হয়। চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কালি বৰহোলাৰ পৰা যোৰহাট অভিমুখে আহি থকা এখন যাত্ৰীবাহী বাছে তিতাবৰৰ দাং ধৰাত এখন মটৰচাইকেলক মুখামুখিকৈ খুন্দিয়াৰ ফলত মটৰচাইকেল আৰোহী 2জন হাস্পতাললৈ নিয়াৰ পথত নিহত হয়। কালি যোৰহাটৰ বাইপাছত সংঘটিত 2খন বিলাসী গাড়ীৰ মুখামুখি সংঘৰ্ষত 3জন লোক গুৰুতৰভাৱে আহত হয়। কৃষিমন্ত্ৰী অতুল বৰাই কালি বিভিন্ন জিলাৰ জিলা কৃষি বিষয়া, কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু মহকুমাৰ কৃষি বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এখন পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত বিভিন্ন জিলাৰ কৃষি বিভাগে আগবঢ়োৱা অনুজ্ঞাপত্ৰৰ জৰিয়তে ব্যৱসায় কৰি থকা বীজ ভাণ্ডাৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্যৰ ব্যৱসায়ীসকলক উপযুক্ত প্ৰশিক্ষণেৰে প্ৰশিক্ষিত কৰি তোলাৰ বাবে কৃষিমন্ত্ৰীগৰাকীয়ে বিষয়াসকলক পৰামৰ্শ আগবঢ়ায়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।